এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আদৰ্শই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছে বুলি সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিৰ মন্তব্য। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসমাগমন। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুকে ধৰি মুখ্যমন্ত্ৰীৰ যোৱা নিশা কেইবাখনো উড়ন সেতু পৰিদৰ্শন। ফেব্ৰুৱাৰীৰ ভিতৰত যাতায়াতৰ বাবে কেইখন মুকলি। গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ। গোলাঘাটত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ চলিত পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত নিউজিলেণ্ডৰ জয়লাভ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আদৰ্শই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছে আৰু তেখেতৰ শিক্ষা আজিও সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ উৎস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি কালি এই মন্তব্য কৰে। ভাষণত শ্ৰীমতী মুৰ্মুৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু সাংস্কৃতিক ঐতিহ্যক বিশেষ মৰ্যাদা দিয়াৰ লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জাগীৰোডৰ ছেমিকণ্ডাক্টৰৰ বিষয়ে উল্লেখ কৰে। ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে তেখেতৰ কালজয়ী গীতসমূহে দেশবাসীক একতাৰ সুৰেৰে বান্ধি ৰাখিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি অসমৰ জাগীৰোডত স্থাপন কৰা ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনক বিশ্বৰ বৈদ্যুতিন সামগ্ৰীৰ আয়োগ ৰেখাৰূপে গঢ়ি তুলিব বুলি মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নীত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সন্দৰ্ভতো ভাষণত আলোকপাত কৰে। বিশেষকৈ অসম আৰু পশ্চিমবংগৰ মাজত নতুনকৈ আৰম্ভ হোৱা বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন সেৱাই উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ বাবে আধুনিক তথা আৰামদায়ক যাত্ৰাৰ সূচনা কৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত দূৰণিবতীয়া দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে।
পূৰ্বোত্তৰ মে আসাম শ্ৰীমদ শংকৰদেৱ জি কি জেছে মহান বিভূতিয়ং কি ভূমি হে আব ও দিন ভি দূৰ নেহি হে। আসাম মে বনি সেমিকন্ডাক্টৰ চিপ দুনিয়া ভর কে ইলেকট্রিক উৎপাদক কি লাইফ লাইন বনেগি। इस क्षेत्र में कनेक्टिविटी पर भी अभूतपूर्व बल दिया जा रहा है। सभी देशवासी इस बात के भी साक्षी बने कि कैसे भारत रत्न भूपेन हजारिका की जन्म शताब्दी के समारोह सुर और देश का एकता के भाव से भर दिया गया है।
শিৱসাগৰত স্থাপন হ'বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, ত্ৰিপুৰাৰ আগৰতলাৰ মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয় আদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনা বুলিও শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকুৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 238 কোটি টকা ব্যয় সাপেক্ষে ইণ্ডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কৰ্ট, 2খন ভলীবল কৰ্ট, 1খন বাস্কেটবল কৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত কাইলৈ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা আদি থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলৰ প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ডিব্ৰুগড় ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাই আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে এইদৰে কয়।
কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আজি আবেলি দুদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমত ডিব্ৰুগড় আৰু ধেমাজি ভ্ৰমণ কৰিব। ইতিমধ্যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাজনৈতিক দলসমূহৰ মাজত এই সন্দৰ্ভত ব্যাপক প্ৰস্তুতি আৰু তৎপৰতা দেখিবলৈ পোৱা গৈছে। জিলা প্ৰশাসনে বিশেষকৈ আৰক্ষীয়ে সমগ্ৰ জিলাখনৰ তেখেতে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলীকে আদি কৰি জিলাখনৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে খনিকৰ শৈশিলধাৰী আৰু মনোহাৰী চাহ বাগিচাৰ ওচৰত কোনো ধৰণৰ ড্ৰোন বা অন্যান্য ধৰণৰ কেমেৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। তদুপৰি জিলাখনৰ প্ৰায়বিলাক বিশেষকৈ মহানগৰখনৰ প্ৰতিটো অঞ্চলতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ৰাজহুৱাভাৱে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব।
শ্ৰীশ্বাহে কাইলৈ বিয়লি ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা গুৱাহাটীৰ নিৰ্মীয়মান উড়ন সেতু, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতু পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত অভিযন্তা আৰু বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ শৰ্মাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত কুমাৰ ভাস্কৰ বাৰ্মা সেতু সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে এই দলংখন অহা 14 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। অৱশ্যে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাম্পেড নিৰ্মাণৰ কাম চলি থকাৰ ফলত উদ্বোধনৰ পাছত এই দলঙেৰে যাতায়াত কৰা যান বাহনসমূহ আই আই টি গুৱাহাটীৰ সমীপেৰে যোৱা এটা সৰু পথেৰে ৰাষ্ট্ৰীয় ঘাইপথত উঠিব লাগিব বুলিও তেওঁক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে নুনমাটি দীঘলীপুখুৰী পাৰ সংযোগী মহাৰাজ পৃথু উড়ন সেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি পৰ্যায়ক্ৰমে আৰু যথাসময়ত সেই সেতুখন মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই নিৰ্মাণ কাৰ্যই জনসাধাৰণৰ যাতায়াত যাতে ব্যাঘাত নজন্মায় তাক সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে যিখন ব্ৰিজ, এই ব্ৰিজখন আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত প্ৰায় 98% কাম হৈ যাব, আমি উদ্বোধনো কৰিব পাৰিম। 15 মাৰ্চত সম্পূৰ্ণভাৱে ইয়াক মুকলি কৰি দিব পৰা যাব, কিন্তু 15 মাৰ্চলৈকে মই যিমান দূৰ জানো ইলেকশ্যন আহি যাব। সেইকাৰণে আমি চাইকেল, ৰিক্সা, স্কুটাৰ, মটৰচাইকেলৰ কাৰণে আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী 28 তাৰিখে আমি খুলি দিব পাৰোঁ। নহ'লে যদি 15 মাৰ্চত হৈ যায় আকৌ উদ্বোধন বুলি বিহু পাৰ হৈ যাব, গুৱাহাটী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি চেষ্টা কৰিম যাতে উদ্বোধনৰ যিটো এটা এনেই এইটোক এটা টোকেন নিজিম বুলি কোৱা হয়, কিন্তু গোটেই লক্ষ্যটো হ'ল যে 15 মাৰ্চৰ ভিতৰত এই ব্ৰিজখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া।
ভৰলমুখৰ নিৰ্মীয়মান উড়ন সেতু অহা 20-22 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু চাইকেল ফেক্টৰীৰ নিৰ্মীয়মান উড়ন সেতুখন বিহুৰ সময়ত মুকলি কৰা হ'ব বুলি ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যোৰহাট আৰু ডিফুত নিৰ্মীয়মান উড়ন সেতুকেইখনৰ কামো ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। এতিয়াৰে পৰা উড়ন সেতু নিৰ্মাণৰ ক্ষেত্ৰত থলুৱা যুৱক যুৱতীক অধিক প্ৰাধান্য দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিব। ইয়াৰে গোলাঘাট বিধানসভা সমষ্টিৰ কাৰ্যসূচীত ডঃ শৰ্মাই বিভিন্ন আত্মসহায়ক গোটৰ 36,873 গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ এই ধনৰাশি আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে লগতে 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব। তেওঁ 4 কোটি টকা ব্যয়েৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকা ব্যয়েৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণতে 104 কোটি টকা ব্যয় সাপেক্ষ গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষ পদুমণি ৰঙাজান পথো মুকলি কৰিব। তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ো উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি শিৱসাগৰৰ ডিমৌ আৰু লখিমপুৰৰ ৰঙানদী সমষ্টিত দুখন জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম পৰ্যায়ৰ 10,000 টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। দুয়োটা সমষ্টিৰ মুঠ 57,046 গৰাকী হিতাধিকাৰীক আঁচনিখনৰ প্ৰাৰম্ভিক পুঁজি বিতৰণ কৰা হয়। 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সামৰণি উপলক্ষে নতুন দিল্লীৰ বিজয় চকত আজি বিটিং ৰিট্ৰিট 2026 অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব। অনুষ্ঠানত স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰা হ'ব। দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি এইবাৰ বিজয় চকত দৰ্শকৰ আসনসমূহ ভাৰতৰ বিভিন্ন বাদ্যযন্ত্ৰৰ নামেৰে নামকৰণ কৰা হৈছে। বিমান দুৰ্ঘটনাত কালি মৃত্যু হোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি দিনৰ প্ৰায় 11 বজাত পুনেৰ বাৰামতীত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু ৰাজ্যিক মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকল উপস্থিত থাকিব। অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটী দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা কেয়াৰ ইউ 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ চলিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত চতুৰ্থখন খেলত নিউজিলেণ্ডে ভাৰতক 50 ৰানত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত কুৰি অভাৰত 7 উইকেটৰ বিনিময়ত 215 ৰান সংগ্ৰহ কৰে। টিম ছেফাৰ্টে 62 আৰু ডেভন কনৱে 44 ৰান কৰে। ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে 18 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 175 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ শিৱম দুবেই 65 আৰু ৰিংকু সিঙে 39 ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছেণ্টনাৰে 3টা উইকেট দখল কৰে। ছেফাৰ্টক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। পাঁচখনীয়া এই শৃংখলাত ভাৰতে ইতিমধ্যে 3খন খেলত জয়লাভ কৰি শৃংখলা দখল কৰিছে। প্ৰতিযোগিতাৰ অন্তিমখন খেল অহা দেওবাৰে তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলি ৰাষ্ট্ৰপতিৰ মন্তব্য। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত হোৱা মৃত্যু, ৰাজ্যৰ প্ৰাক নিৰ্বাচনী পৰিৱেশ আৰু তৎপৰতা আদি গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। মুম্বাইৰ পৰা বাৰামতীলৈ বিমানেৰে যাত্ৰা কৰাৰ সময়ত এটা শোকাবহ দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা এন চি বিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰকে ধৰি কেইবাজনো আৰোহীৰ মৃত্যু হোৱাৰ বাতৰিটো অসমে প্ৰতিদিন, অসমীয়া খবৰ, দ্য চেণ্টিনেলকে ধৰি আজি প্ৰতিখন কাকতৰে এটা মুখ্য বাতৰিৰূপে প্ৰকাশ পাইছে। ইপিনে এই দুৰ্ঘটনাক ৰাজনৈতিক কুটাঘাত বুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰা সন্দেহক লৈ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে একেটা বাতৰিত মমতা বেনাৰ্জীৰ বিস্ফোৰণ, ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ প্ৰাণ হেৰুৱালে পাৱাৰে, উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত নিৰপেক্ষ তদন্ত দাবী কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে শিৰোনাম দিছে। আসন্ন নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যে 50 গৰাকী প্ৰাৰ্থীৰ তালিকা ঠিৰাং কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য নিৰ্বাচন কেন্দ্ৰিক আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে অৱশেষত অন্ত পৰিল প্ৰক্ৰিয়া, 126টা সমষ্টিৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে 770খন আবেদন দাখিল শিৰোনামেৰে প্ৰকাশ কৰিছে। সংসদৰ বাজেট অধিৱেশনত দিয়া ভাষণত কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ উন্নয়ন যাত্ৰাত অসমৰ ভূমিকাৰ বিশেষভাৱে উল্লেখ কৰাৰ বাতৰি এটা দৈনিক জনমভূমি কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোৰ দি আছাম ট্ৰিবিউনে দিয়া শিৰোনাম স্পেচিয়েল এম্ফেচিছ অন ডেভেলপমেণ্ট অব নৰ্থ ইষ্ট, বাজেট ছেচন অব পাৰ্লিয়ামেণ্ট গেটছ আণ্ডাৰৱে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত 8 ফেব্ৰুৱাৰীত সকলো তথ্য ৰাজহুৱা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা নিয়মীয়া বাৰ্তা কাকতৰ আজিৰ প্ৰথম পৃষ্ঠাৰ এটা অন্যতম বাতৰি। আহক আমি উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ দেৱী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব যদিও দিনৰ ভাগলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। যোৰহাটৰ ফৰ্মুদ আলী পথৰ নিবাসী সৰ্বৰোহী মহিলা জাহানাৰা মজিন্দাৰ বৰুৱাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আদৰ্শই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰিছে বুলি সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিৰ মন্তব্য। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম আগমন। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতুকে ধৰি মুখ্যমন্ত্ৰী যোৱা নিশা কেইবাখনো উড়ন সেতু পৰিদৰ্শন। ফেব্ৰুৱাৰীৰ ভিতৰত যাতায়াতৰ বাবে কেইখন মুকলি। গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ। গোলাঘাটত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ চলিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত নিউজিলেণ্ডৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।